এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ মুখ্য বাতৰিৰ ভিতৰত আছে, ৰাজ্যিক মন্ত্ৰীসভাৰ মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত ভূমিৰ ম্যাদী পট্টা প্ৰদান প্ৰক্ৰিয়াত অনুমোদন, গোলাঘাট জিলাৰ উৰিয়ামঘাটত স্বাধীনতা দিৱসৰ পাছত পুনৰ উচ্ছেদৰ সম্ভাৱনা, সমাগত স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা, যক্ষ্মা ৰোগৰ ঔষধৰ সহজলভ্য প্ৰযুক্তিৰ উদ্ভাৱনৰ বাবে অসম সন্তান ডঃ মুকুট গোহাঁইলৈ ইউনাইটেড সংস্থাৰ বিশেষ বঁটা, আৰু অসমৰ আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ মায়াংক চক্ৰৱৰ্তীৰ গুৱাহাটী স্মাৰ্ট চিটি আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতাত দ্বিতীয় স্থান। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰণীতা দেৱী। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যিক মন্ত্ৰীসভাই মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত ভূমিৰ ম্যাদী পট্টা প্ৰদান প্ৰক্ৰিয়াত অনুমোদন জনাইছে। মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত ৰাজ্যৰ 37,000 বিদ্যালয় মহাবিদ্যালয় নামঘৰ ক্লাব চৰকাৰী কাৰ্যালয় আৰু স্বেচ্ছাসেৱী সংস্থাক চৰকাৰী ভূমি দখলৰ বিপৰীতে ম্যাদী পট্টা প্ৰদানত অনুমোদন জনোৱা হৈছে। কেবিনেটৰ অনুমোদনৰ পাছতেই যিসমূহ চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে ম্যাদী পট্টা অবিহনে চৰকাৰী ভূমি দখল কৰি আছিল সেইসমূহ আবেদনকাৰী অনুষ্ঠানলৈ ৰাজহ বিভাগে ম্যাদী পট্টা আবণ্টনৰ জাননী জাৰি কৰিছে। ৰাজহ চক্ৰ বিষয়াই জাৰি কৰা নিৰ্দেশনাত মিছন বসুন্ধৰাৰ অধীনত ভূমিৰ ম্যাদী পট্টাৰ বাবে ধাৰ্য কৰা মাচুলৰ বিষয়েও উল্লেখ কৰা হৈছে। এই মাচুল পৰিশোধ কৰাৰ পাছতহে ভূমিৰ ম্যাদী পট্টা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব বুলি ৰাজহ বিভাগৰ জাননীত স্পষ্ট কৰি দিয়া হৈছে। গোলাঘাট জিলাৰ উৰিয়ামঘাটত স্বাধীনতা দিৱসৰ পাছত পুনৰ উচ্ছেদ চলোৱা হ'ব। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিত পুনৰ সেউজ কৰি তোলাৰ লক্ষ্যৰে কালিৰে পৰা গছপুলি ৰোপণ কৰা হৈছে। এই কাৰ্যসূচী ৰূপায়ণৰ পাছত ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে পৰিস্থিতিৰ পৰ্যালোচনা কৰি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত প্ৰধান মুখ্য বন সংৰক্ষকগৰাকীয়ে কালি এই বিষয়ে প্ৰকাশ কৰে। এই সম্পৰ্কে আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈয়ে এইদৰে কয়।
অসম চৰকাৰৰ লগতে ৰাজ্যৰ বন বিভাগে যি গোলাঘাট জিলাত উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চল আৰু মেৰাপানীৰ দয়াং বনাঞ্চলত যি বেদখলকৃত ভূমি উচ্ছেদৰ বাবে অভিযান অব্যাহত ৰাখিছিলে, বৰ্তমানে এই কাৰ্যসূচী অহা 16 আগষ্টলৈ স্থগিত ৰাখিছে। যদিও ৰাজ্যৰ বিশেষ মুখ্য সচিবগৰাকীয়ে আমাক জানিবলৈ দিয়া মতে এই কাৰ্যসূচী পুনৰ 16 আগষ্টৰ পাছৰে পৰা দুয়োটা অঞ্চলতে পুনৰ চলিব বুলি জানিবলৈ দিছে। আৰু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে কালিৰ দিনটোত ৰেংমা বনাঞ্চলৰ অন্তৰ্গত উৰিয়ামঘাটৰ সোণাৰীবিল টোপত প্ৰায় বন বিভাগৰ উদ্যোগত সেই অঞ্চলটোত বনানীকৰণ কৰাৰ উদ্দেশ্যৰে প্ৰায় 15,000 উৰিয়াম গছৰ পুলি ৰোপণ কৰা হয় আৰু পৰৱৰ্তী সময়তো সেই অঞ্চলটোত বিভিন্ন গছপুলি ৰোপণেৰে অঞ্চলটো সেউজীকৰণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৰাজ্যৰ বন বিভাগে। আৰু ইয়াৰ লগতে যি 2 নম্বৰ নেগেৰীবিল বা সেই অঞ্চলৰ বেদখলমুক্ত ভূমিত তাত ইক' টুৰিজিম অথবা বনানীকৰণৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৰাজ্যৰ বন বিভাগ লগতে অসম চৰকাৰে। আৰু যি উচ্চ ন্যায়ালয়ে কেইবাটাও পৰিয়াললৈ সকাহ প্ৰদান কৰিছিলে 14 আগষ্টলৈকে, সেই 14 আগষ্টৰ পাছতো উচ্চেদ কাৰ্যসূচী সেই বাসগৃহসমূহত চলোৱা হ'ব বুলি ৰাজ্যৰ বিশেষ মুখ্য সচিব এম কে যাদৱ ডাঙৰীয়াৰ লগতে আৰু বিভিন্ন চৰকাৰী বিভাগসমূহে বা বিষয়াসমূহে আমাক অৱগত কৰিছে।
বনানীকৰণৰ জৰিয়তে বনাঞ্চলৰ ভূমি ৰক্ষা কৰাৰ উদ্দেশ্যে আয়োজন কৰা বনানীকৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰে সকলোকে আহ্বান জনাইছে। উল্লেখযোগ্য যে যোৱা 30 জুলাইৰ পৰা চলি থকা এই উচ্ছেদ অভিযানত অঞ্চলটোৰ 10,000 বিঘাৰো অধিক ভূমি দখলমুক্ত কৰা হৈছিল। সোণাৰীবিলত আৰম্ভ কৰা এই গছপুলি ৰোপণ অভিযানৰ অন্যান্য উচ্ছেদিত ভূমিলৈও সম্প্ৰসাৰণ কৰা হ'ব বুলি বন বিভাগে প্ৰকাশ কৰিছে। এই উপলক্ষে আয়োজিত কাৰ্যসূচীত বিশেষ মুখ্য সচিব এম কে যাদৱ, জিলাখনৰ আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু বন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। বিশেষ মুখ্য সচিব শ্ৰীযাদৱে এই অনুষ্ঠানত কয় যে এই পুনৰুদ্ধাৰ কৰা ভূমিত 23 ছেপ্টেম্বৰ পৰ্যন্ত গছপুলি ৰোপণ চলি থাকিব। গোলাঘাটৰ জিলায়ুক্ত পুলক মহন্তই এই কাৰ্যসূচীক উৰিয়ামঘাটৰ বাবে নতুন আৰম্ভণি বুলি অভিহিত কৰি অহা 5 বছৰৰ ভিতৰত অঞ্চলটো পৰ্যটনৰ ক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব বুলি আশা প্ৰকাশ কৰে। 79 সংখ্যক স্বাধীনতা দিৱসৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ আসন্ন অসম ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ ঘাটিত ড্ৰোনেৰে আক্ৰমণ কৰাৰ পাছতেই মহানগৰ আৰক্ষীয়ে ব্যাপক সতৰ্কতা অৱলম্বন কৰিছে। শান্তিপূৰ্ণভাৱে স্বাধীনতা দিৱস উদযাপন কৰাৰ বাবে আৰক্ষী নিৰাপত্তাৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। মহানগৰীত আলফা স্বাধীনে গোটাঘাতমূলক কাৰ্য সংঘটিত কৰিব পাৰে বুলি চোৰাংচোৱা সংস্থাই মহানগৰ আৰক্ষীক তথ্য যোগান ধৰাৰ পাছতে আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে কেইবাখনো বৈঠকত নিৰাপত্তা ব্যৱস্থা সম্পৰ্কত আলোচনা কৰে। ইয়াৰ লগতে এনে গোটাঘাতমূলক কাৰ্য ৰোধ কৰাৰ বাবে মহানগৰীৰ চৌদিশে নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। মহানগৰ আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ প্ৰতি প্ৰতি মুহূৰ্ততে সষ্টম হৈ থাকিবলৈ কোৱাৰ লগতে তালাচী অভিযান আৰু নৈশ টহল বৃদ্ধি কৰা হৈছে। উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্বৰ দৰে এইবাৰো খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস আয়োজন কৰিছে। অসম আৰক্ষীত নতুনকৈ অন্তৰ্ভুক্ত হোৱা কেইবাটাও নিৰাপত্তা বাহিনীৰ গোটে এই পেৰেডত অংশগ্ৰহণ কৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে। ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ শিশুৰ পৰা বৃদ্ধলৈ অগণন লোকে আন্দোলনত স্বতঃস্ফূৰ্তভাৱে অংশ লৈছিল। আন্দোলনত শ্বহীদ হোৱা বুলি তথ্য থকাসকলৰ বাহিৰেও অগণন বীৰ সেনানীয়ে দেশৰ হকে উত্তৰ পূৰ্বাঞ্চলৰ পৰাই ৰণ কৰিছিল। সেই সমৃদ্ধ ইতিহাসক সামৰি বিস্তৰ গৱেষণাৰ থল আছে। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা শীৰ্ষক আলোচনাত অংশ লৈ আনটোল্ড ষ্টৰিজ অব দ্য ফ্ৰীডম ষ্ট্ৰাগল ফ্ৰম নৰ্থ ইষ্ট ইণ্ডিয়া ৰচক তথা বিশিষ্ট সাংবাদিক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ সমুদ্ৰগুপ্ত কাশ্যপে কালি এই কথা প্ৰকাশ কৰে। অনুষ্ঠানটোত ডঃ কাশ্যপে অসমৰ উপৰি উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰে স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশ লোৱা কেইবাগৰাকীও বীৰ সেনানীৰ বিষয়ে উল্লেখ কৰে। তেওঁ ফুলগুৰিৰ কৃষক বিদ্ৰোহৰ পৰা আৰম্ভ কৰি ভাৰতত্যাগ আন্দোলন আৰু স্বাধীনতা লাভৰ সময়লৈকে সামৰি সেই অঞ্চলৰ লোকৰ আন্দোলনৰ সম্যক বিশ্লেষণ দাঙি ধৰে। তেওঁ নতুন প্ৰজন্মক এই সমৃদ্ধ ইতিহাসৰ বিষয়ে আগ্ৰহী হৈ অধ্যয়ন কৰিবলৈ আহ্বান জনায়।
এতিয়াৰ ল'ৰা ছোৱালীবিলাকৰ মাক দেউতাক আছে, সেই মাক দেউতাকে কিছুমান কাহিনী শুনিছে, কাৰোবাৰ ককাক আছে, তেওঁলোকৰ দেউতাকবিলাকে শুনিছিল, তেওঁলোকক যদি আমি কথাখিনি শুনো, আমাৰ ঘৰত কোনোবাই লৈ কৰিছিলে, আমাৰ যি প্ৰজন্মই ল'ৰা ছোৱালীয়ে যুৱক যুৱতীয়ে কিশোৰ কিশোৰীয়ে এই প্ৰশ্নটো কৰক মাক দেউতাকক যে আমাৰ ঘৰত কোনে কোনে কি ধৰণে আন্দোলন কৰিছিল, গোটেই অংকটো ওলাই যাব, তাৰপিছত গৌৰৱ কৰিব, ককাই কৰিছিল, মোৰ আইতাই কৰিছিল, মোৰ দেউতাই কৰিছিল, মোৰ পেহাই কৰিছিল, মোৰ মাৰ মোমায়েকে কৰিছিল, মোৰ দেউতাৰ দদায়েকে কৰিছিল।
অসম সন্তান ডঃ মুকুট গোহাঁয়ে যক্ষ্মা ৰোগৰ ঔষধৰ সহজলভ্য প্ৰযুক্তি উদ্ভাৱনৰ বাবে ৰাষ্ট্ৰসংঘৰ অধীনৰ ইউনাইটেড সংস্থাটোৰ বিশেষ বঁটা লাভ কৰিছে। এই বঁটাৰ অংশ হিচাপে গৱেষণাৰ বাবে প্ৰয়োজনীয় অনুদান লাভ কৰিব। প্ৰথম পৰ্যায়ত 3 বছৰৰ বাবে আৰ্থিক অনুদান আগবঢ়াই সংস্থাটোৱে গৱেষণাৰ অগ্ৰগতিৰ ভিত্তিত ইয়াৰ সময়সীমা আৰু অনুদানৰ পৰিমাণ বৃদ্ধি কৰিব। উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ পানীতোলাৰ গন্ধিয়া গাঁৱৰ সন্তান ডঃ গোহাঁয়ৰ নেতৃত্বত বিজ্ঞানীৰ এটা দলে আমেৰিকাৰ ভাৰ্জিনিয়া কমনৱেলথ বিশ্ববিদ্যালয়ৰ মেডিচিন ফৰ অলৰ সৈতে যৌথ গৱেষণাত যক্ষ্মা ৰোগৰ ঔষধৰ সহজলভ্য প্ৰযুক্তি উদ্ভাৱন কৰিছে। তেওঁ লগতে উন্নতমানৰ ঔষধি গুণযুক্ত জৈৱ যৌগৰ অন্বেষণ আৰু আৱিষ্কাৰৰ সৈতে জড়িত হৈ আছে। স্বাধীনতা দিৱসৰ পূৰ্বে উজনি অসমৰ 5খন জিলা ডিব্ৰুগড়, যোৰহাট, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউৰ গুৰুত্বপূৰ্ণ স্থানৰ সুৰক্ষাৰ ব্যৱস্থা পৰ্যালোচনা কৰিবলৈ যোৱা নিশা ডিব্ৰুগড় আৰক্ষী অতিথিশালাত এখন উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত তেলৰ পাইপলাইন, ৰেলপথ, বৃহৎ দলং আৰু অন্যান্য গুৰুত্বপূৰ্ণ সম্পত্তিসমূহৰ সুৰক্ষাত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। একেদৰে দেশৰ শক্তিখণ্ডত উজনি অসমত গুৰুত্বৰ কথা বিবেচনা কৰি অইল ইণ্ডিয়া লিমিটেডৰ খাদ আৰু পাইপলাইন আদিৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হয়। এই পুনৰীক্ষণ বৈঠকত ৰাজ্যিক আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় সুৰক্ষা সংস্থাসমূহৰ মাজত সমন্বয়ৰ প্ৰটকলসমূহক লৈও আলোচনা কৰা হয়। বৈঠকত স্বাধীনতা দিৱসৰ সময়ছোৱাত উগ্ৰপন্থী সংগঠনসমূহে চলাব পৰা কুটাঘাতৰ আশংকা কৰি ৰেল কৰ্তৃপক্ষক মুখ্য ৰেলপথ আৰু গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত অতিৰিক্ত সুৰক্ষা ব্যৱস্থা কৰিবলৈ কোৱা হয়। বৈঠকত আৰক্ষীৰ সুৰক্ষা মহাপৰিদৰ্শক ইমদাদুল হুছেইন বৰাই অধ্যক্ষতা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অহা নৱেম্বৰৰ শেষৰ ফালে ৰাজ্যৰ বিভিন্ন জিলাৰ 11,000 শিল্পীয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বড়ো জনগোষ্ঠীৰ প্ৰধান লোকনৃত্য বাগৰুম্বা পৰিৱেশন কৰিব। 10,000 মহিলা নৃত্যশিল্পী আৰু 1,000 পুৰুষ বাদ্যশিল্পীয়ে পৰিৱেশন কৰিবলগীয়া এই অনুষ্ঠানটোক বাগৰুম্বা দহৰূপে নামাকৰণ কৰা হৈছে। ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি জনতা ভৱনত অনুষ্ঠিত এখন সভাত বিশেষজ্ঞ সমিতিৰ সৈতে প্ৰস্তাৱিত নৃত্যানুষ্ঠানটিৰ বিষয়ে আলোচনা কৰাৰ লগতে বিশেষজ্ঞসকলে অনুষ্ঠানটিৰ বাবে প্ৰস্তুত কৰা সংগীতত অনুমোদন জনায়। উল্লেখযোগ্য যে বাগৰুম্বা নৃত্যক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত আয়োজন কৰিবলৈ লোৱা এই অনুষ্ঠানৰ বাবে অহা দুমাহৰ ভিতৰতে শিল্পী, ওজা, প্ৰশিক্ষক আদি চূড়ান্ত কৰা হ'ব। ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি চিলাপথাৰত অনুষ্ঠিত সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ ধেমাজি জিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ মুকলি সভাত অংশগ্ৰহণ কৰিয়েই মন্ত্ৰীগৰাকীয়ে নতুন শিক্ষানীতি আৰু 21 শতিকাৰ দক্ষতাভিত্তিক শিক্ষাৰ প্ৰাসংগিকতাৰ ওপৰত মত বিনিময় কৰে আৰু ইয়াৰ ভিত্তিত শিক্ষাৰ্থীসকলক আগবঢ়াই লৈ যাবলৈ সকলোকে আহ্বান জনায়। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱ গগৈয়ে কালি তিনিচুকীয়াত উপস্থিত হৈ মটক ৰজা সৰ্বানন্দ সিংহ বীৰ ৰাঘৱ মৰাণক শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। তাৰ পাছতেই সাংসদগৰাকীয়ে গোলাপচন্দ্ৰ ৰবিচন্দ্ৰ নাট্য মন্দিৰত অনুষ্ঠিত এখন কংগ্ৰেছৰ যোগদান সভাত অংশগ্ৰহণ কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি দিয়া অনুসৰি কোনো এটা কামেই কৰিব নোৱাৰিলে বুলি বিজেপি চৰকাৰক সমালোচনা কৰে। তেওঁ কয় যে জনজাতিকৰণ, চাহ বাগিচাত বিনামূলীয়া বিজুলী যোগান, বিশুদ্ধ খোৱাপানী যোগান আদি বিষয়সমূহ চালেই বৰ্তমানৰ চৰকাৰখনে কি কাম কৰিছে সেয়া স্পষ্ট হৈ পৰে। আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ কোষ্টভ কুণ্ডুৱে 10 ৰাউণ্ডৰ পৰা 8.5 পইণ্ট লাভ কৰি চি এম কাম দ্বিতীয় গুৱাহাটী স্মাৰ্ট চিটি আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে। অন্তিম ৰাউণ্ডত কৌস্তভে কৃষণ সোণীক পৰাস্ত কৰে। অসমৰ আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ মায়ংক চক্ৰৱৰ্তীয়েও 8.5 পইণ্ট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে। পশ্চিমবংগৰ আলেখ্য মুখোপাধ্যায়ে সমসংখ্যক পইণ্ট লাভ কৰে যদিও ট্ৰাইবেকাৰৰ ভিত্তিত তেওঁক তৃতীয় স্থান দিয়া হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
যক্ষ্মা ৰোগৰ ঔষধৰ সহজলভ্য প্ৰযুক্তি উদ্ভাৱনৰ বাবে অসম সন্তান বিজ্ঞানী ডঃ মুকুট গোহাঁয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ অধীনত ইউনিটাইড নামৰ সংস্থাটোৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি 2020 চনৰ পৰা 2025 চনৰ জুনলৈ ভাৰতৰ পৰা মুঠ 16 লাখৰো অধিক যুৱক যুৱতী কৰ্মসংস্থাপন লাভৰ বাবে বিদেশলৈ যোৱাৰ বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অহা নৱেম্বৰৰ শেষৰ ফালে ৰাজ্যৰ বিভিন্ন জিলাত 11,000 শিল্পীয়ে গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামত বড়ো জনগোষ্ঠীৰ প্ৰধান লোকনৃত্য বাগুৰুম্বা পৰিৱেশন কৰিব। এই বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত বিস্তৃতভাৱে প্ৰকাশ কৰিছে। ৰাজ্যিক মন্ত্ৰীসভাই মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত ভূমিৰ ম্যাদী পট্টা প্ৰদান প্ৰক্ৰিয়াত অনুমোদন জনোৱাৰ বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ভাৰতৰ বায়ুসেনাৰ মুৰববী মাৰ্চেল অমৰপ্ৰীত সিঙে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ অপাৰেচন সিন্দুৰত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত শতাধিক সন্ত্ৰাসবাদীৰ হত্যা তথা পাকিস্তানৰ বিস্তৰ সামৰিক ক্ষতিৰ তথ্য দাঙি ধৰা বাতৰিটো নিয়মীয়া বাৰ্তা, দৈনিক জনমভূমি, দৈনিক অগ্ৰদূত, অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যিক মন্ত্ৰীসভাৰ মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত ভূমিৰ ম্যাদী পট্টা প্ৰদান প্ৰক্ৰিয়াত অনুমোদন। গোলাঘাট জিলাৰ উৰিয়ামঘাটত স্বাধীনতা দিৱসৰ পাছত পুনৰ উচ্ছেদৰ সম্ভাৱনা। সমাগত স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা। যক্ষ্মা ৰোগৰ ঔষধৰ সহজলভ্য প্ৰযুক্তিৰ উদ্ভাৱনৰ বাবে অসম সন্তান ডঃ মুকুট গোহাঁইলৈ ইউনাইটেড সংস্থাৰ বিশেষ বঁটা। আৰু অসমৰ আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ মায়ংক চক্ৰৱৰ্তীৰ গুৱাহাটী স্মাৰ্ট চিটি আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতাত দ্বিতীয় স্থান। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত।